এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। অসম বিধানসভা নিৰ্বাচনত সকলো ধৰণৰ এক্সিট পল আৰু মতামত সমীক্ষা প্ৰচাৰত নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞা জাৰি। নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিত শাসক বিৰোধীৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। অশোকাষ্টমী উপলক্ষে আজি ব্ৰহ্মপুত্ৰৰ পাৰত অগণন লোকৰ সমাগম। আৰু মালেত অনুষ্ঠিত ছাফ আণ্ডাৰ 20 চেম্পিয়নশ্বিপ ফুটবল প্ৰতিযোগিতাত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ মনোনয়ন প্ৰত্যাহাৰৰ আজি অন্তিম দিন। আজি বিয়লি 3 বজা পৰ্যন্ত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। ৰাজ্যৰ মুঠ 126টা বিধানসভা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ অন্তত 799গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। 2গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ প্ৰতি অভিযোগৰ পৰিপ্ৰেক্ষিতত মনোনয়ন পত্ৰ পৰীক্ষা স্থগিত ৰখা শোণিতপুৰৰ ঢেকিয়াজুলি সমষ্টিৰ 2গৰাকীৰে মনোনয়ন কালি বৈধ ঘোষণা কৰা হয়। 24 নম্বৰ বৰপেটা সমষ্টিত 1খন মনোনয়ন পত্ৰ বাতিল কৰা হৈছে আৰু 3খন বৈধ বিবেচিত হৈছে। নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনত সকলো ধৰণৰ এক্সিট পল আৰু মতামত সমীক্ষা প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰিছে। জনপ্ৰতিনিধিত্ব আইন 1951ৰ সংশ্লিষ্ট ধাৰা অনুসৰি এনেধৰণৰ সমীক্ষা প্ৰচাৰ বা প্ৰকাশ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অহা 9 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা 29 এপ্ৰিলৰ সন্ধিয়া 6:30 বজালৈ ছপা অথবা বৈদ্যুতিন মাধ্যমত নিৰ্বাচন সম্পৰ্কত সমীক্ষা প্ৰকাশ বা প্ৰচাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ উপৰি ভোটগ্ৰহণৰ 48 ঘণ্টাৰ পূৰ্বে যিকোনো বৈদ্যুতিন মাধ্যমত নিৰ্বাচন সম্পৰ্কীয় বিষয়বস্তুৰ প্ৰচাৰ, মতামত সমীক্ষা, সমীক্ষাৰ ফলাফল প্ৰদৰ্শন আদি নিষিদ্ধ কৰা হৈছে। নিৰ্বাচন মুক্ত, নিকা আৰু নিৰপেক্ষভাৱে অনুষ্ঠিত কৰিবলৈ সকলো সংবাদ প্ৰতিষ্ঠান আৰু সংশ্লিষ্ট পক্ষক এই নিৰ্দেশনা মানি চলিবলৈ ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে আহ্বান জনাইছে। উল্লেখযোগ্য যে কালি ৰাজ্যৰ জিলা নিৰ্বাচন বিষয়া, জ্যেষ্ঠ আৰক্ষী অধীক্ষক, আৰক্ষী অধীক্ষক আৰু আৰক্ষী আয়ুক্তসকলৰ সৈতে নিৰ্বাচনী প্ৰস্তুতি পৰ্যালোচনা কৰে। আয়োগৰ জ্যেষ্ঠ বিষয়াই জিলাসমূহৰ আইন শৃংখলা পৰিস্থিতি আৰু নিৰ্বাচন পৰিচালনাৰ দিশসমূহৰ বুজ লয়। আয়োগে সকলো নিৰ্বাচনী বিষয়াকে ভোটগ্ৰহণৰ 5 দিন পূৰ্বে ভোটদাতাৰ তথ্য সম্বলিত কাগজ বিতৰণ কৰিবলৈ নিৰ্দেশ দিছে। দৃষ্টিহীন ভোটদাতাসকলৰ বাবে ব্ৰেইলী পদ্ধতিৰ তথ্য সম্বলিত কাগজ দিবলৈও কোৱা হৈছে। তদুপৰি ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰ্যাপ্ত সা সুবিধা ৰখাৰো নিৰ্দেশ দিয়া হৈছে। বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিতে শাসক বিৰোধী উভয় পক্ষই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা, বজালী আৰু মঙলদৈত বিজেপিৰ বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে কালি লামডিঙত দলীয় প্ৰাৰ্থী শিবু মিশ্ৰ আৰু হোজাইত দলীয় প্ৰাৰ্থী শিলাদিত্য দেৱৰ হৈ প্ৰচাৰত ভাগ লয়। ইয়াৰ আগেয়ে ডঃ শৰ্মাই নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত বিজয় সংকল্প সভাতো অংশ লয়। বিজেপি আৰু কংগ্ৰেছ দলে প্ৰচাৰৰ বাবে 40জনকৈ তাৰকা প্ৰচাৰকৰ নামৰ তালিকা প্ৰকাশ কৰিছে। এই অনুসৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 1, 5 আৰু 6 এপ্ৰিলত নিৰ্বাচনী সভাত অংশ ল'ব। 29 মাৰ্চ, 2 এপ্ৰিল আৰু 7 এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা। একেদৰে 29 আৰু 30 মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কেইবাখনো সভাত অংশ ল'ব বুলি জানিব পৰা গৈছে।
প্ৰচাৰ অভিযান ইতিমধ্যে আমাৰ আৰম্ভও হৈছে। 28 তাৰিখে সন্ধিয়া গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এটা ৰোড শ্ব কৰিব। আৰ্য বিদ্যাপীঠ কলেজৰ পৰা ৰিহাবাৰী নেপালী মন্দিৰলৈকে তেখেতে এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব। 29 তাৰিখে ঢেকিয়াজুলি আৰু টিহুৰ চামতাত তেওঁ 2খন জনসভা কৰিব। 1 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব, তেখেতে গহপুৰ আৰু গোগামুখত 2খন সমাৱেশ কৰিব। আৰু সময় কম কাৰণে বাকী আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া আহিব, তেওঁ 1খন মিটিং কৰিব। নীতিন নবীন ডাঙৰীয়াই 2খন মিটিং কৰিব। শিৱৰাজ সিং চৌহান ডাঙৰীয়াই 1খন মিটিং কৰিব। সময়ৰ অসুবিধাৰ কাৰণে এইবাৰ বহুত মিটিং আমি কৰিব নোৱাৰিম, কাৰণ কেম্পেইনৰ কাৰণে সময়ো বাছি থকা নাই।
কংগ্ৰেছেও কেইবাগৰাকী তাৰকা প্ৰচাৰকৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ চলাব। দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, জয়ৰাম ৰমেশ, শচীন পাইলট, ভূপেশ বাঘেলকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলাৰ 6টা বিধানসভা সমষ্টিত শাসক বিৰোধী দলে নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। নাহৰকটীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী তৰংগ গগৈয়ে কালি টেঙানী, শালমাৰী অঞ্চলকে ধৰি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰাঞ্জল খাটোৱাৰেও দলীয় সমৰ্থকৰ সহযোগত কেইবাখনো গাঁৱৰ লগতে চাহ বাগিচা অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। খোৱাং সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে সমষ্টিটোত ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে পৰিচালনা কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে প্ৰস্তুতি অব্যাহত ৰাখিছে। ধুবুৰী জিলাত নিৰ্বাচনী বিষয়াৰ নেতৃত্বত জিলাখনত ভোটদাতাৰ সজাগতা অভিযান অব্যাহত আছে। গণতান্ত্ৰিক অধিকাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ বাবে যিকোনো প্ৰকাৰৰ উত্তেজনা বা অপ্ৰিয় ঘটনা এৰাই চলিবলৈ জনসাধাৰণক জিলা প্ৰশাসনে আহান জনাইছে। আৰক্ষী প্ৰশাসনেও যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে প্ৰস্তুত আছে বুলি জানিবলৈ দিছে। নদী আৰু চৰ অঞ্চলত ভোটগ্ৰহণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে জিলাখনৰ 404 ভোটকেন্দ্ৰ চৰ অঞ্চলত আছে আৰু ইয়াৰে 103 ৰাজ্যিক সীমান্তত অৱস্থিত তথা 61 ভোটকেন্দ্ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে সংলগ্ন হৈ আছে। ভোটাৰৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে জিলাখনত 5 আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব। 26 ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। গোৱালপাৰা জিলাৰ 4 বিধানসভা সমষ্টিৰ নিৰ্বাচনী কাম কাজ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ দ্বাৰা পৰিচালিত হৈ আছে। জিলা প্ৰশাসনে নিৰ্বাচনৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে। ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন, ভোটদাতা ৰাইজৰ মাজত সজাগতা অভিযান আদি জিলা প্ৰশাসনে হাতত লৈছে। এই নিৰ্বাচন শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পন্ন হ'ব বুলি জিলা আয়ুক্ত প্ৰদীপ নিমুঙে আশা প্ৰকাশ কৰিছে।
আমাৰ গোৱালপাৰা জিলাৰ ৰাইজ লাষ্ট কেইটা বছৰ ইলেকশ্যনৰ সাক্ষী আছে যে তাত কোনো তেনেকুৱা অপ্ৰীতিকৰ ঘটনা হোৱা মই দেখা পৰিলক্ষ নহয়। ভালকে হয়, ইভেন ৰিপলো নহয়। তাৎসত এইবাৰো যাতে নহওক, যদি ধুনীয়াকে হয় বুলি মোক কৈছে সকলো ইয়াত যিসকল আগতে কৰি আছে বা ৰাইজেও কৈছে যে আমাৰ ইয়াত তেনেকুৱা কোনো ধৰণৰ ঘটনা নহয়, ভালকে খুব ধুনীয়াকে হয়। লাষ্ট 2 ইলেকশ্যনত আপোনাৰ লাষ্ট এছেম্বলি ইলেকশ্যনত 89.31% ভোট হৈছিলে আৰু 24 ইলেকশ্যনত 89.89% ভোট হৈছে। চ' মই ভাবো এইবাৰ 90+ কৰিম বুলি ভাবি আছো।
শিৱসাগৰত নিৰ্বাচন নিকা আৰু সফলভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসনে সকলো ধৰণৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। আন্তঃগাঁথনি নিৰ্মাণ তথা উন্নীতকৰণ, বিভিন্ন নিৰ্বাচনী কোষ গঠন, পৰিচালনা আৰু বিভিন্ন পৰ্যায়ৰ প্ৰশিক্ষণ আদি চলাই থকা হৈছে। নিৰ্বাচন আয়োগে অসমত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ছোৱাত 48 জুৰি সুৰা নিষিদ্ধ ঘোষণা কৰাৰ বাবে ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিছে। এই অনুসৰি 7 এপ্ৰিলৰ বিয়লি 5 পৰা ভোটগ্ৰহণৰ দিনা অৰ্থাৎ 9 এপ্ৰিলৰ বিয়লি 5 সুৰা মজুত আৰু সৰবৰাহ নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে 4 মে'ৰ ভোটগণনাৰ দিনটিতো সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। জনপ্ৰতিনিধিত্ব আইন 1951ৰ 135 গ ধাৰা অনুসৰি আয়োগে এই সময়ছোৱাত কোনোধৰণৰ নিচাযুক্ত দ্ৰব্যৰ বিক্ৰী, সৰবৰাহ আৰু হোটেল ৰেষ্টুৰাকে ধৰি বিভিন্ন স্থানত ইয়াৰ ব্যৱহাৰতো নিষেধাজ্ঞা আৰোপ কৰিছে। আয়োগে লগতে নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া আৰু সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলক ভোটগণনাৰ দিনা মোবাইল ফোন লৈ যোৱাৰ ক্ষেত্ৰতো কেতবোৰ চৰ্ত আৰোপ কৰিছে। এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়াক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। ইলেকট্ৰনিকেলী ট্ৰান্সমিটেড পোষ্টেল বেলট মেনেজমেণ্ট ছিষ্টেমৰ ব্যৱহাৰৰ বাবে ৰিটাৰ্ণিং বিষয়াসকলৰ মোবাইল ফোনত এটা অটিপি দিবলৈ কোৱা হৈছে। এই ব্যৱস্থাৰ সৈতে অটিপিৰ সহায়ত সংযোগ কৰা মোবাইল ফোনটোহে গণনা কক্ষলৈ নিবলৈ অনুমতি দিয়া হ'ব বুলি আয়োগে প্ৰকাশ কৰিছে। তদুপৰি মোবাইল ফোন ব্যৱহাৰকাৰীসকলে এখন স্পষ্টীকৰণত স্বাক্ষৰ কৰিব লাগিব বুলি কোৱা হৈছে। বিধানসভা নিৰ্বাচন উপলক্ষে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সমষ্টি অৱলোকনত আজি শুনক নগাঁও বটদ্ৰৱা সমষ্টিৰ অৱলোকন।
নগাঁও জিলাৰ মুঠ 7 বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে 60 নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টি। অহা 9 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে এইবাৰ সমষ্টিটোৰ পৰা মুঠ 3 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই প্ৰাৰ্থী 3 হৈছে বিজেপি অগপ মিত্ৰজোঁট তথা সমষ্টিটোৰ পৰা বিগত 2 কাৰ্যকালৰ বিধায়ক ৰূপক শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ সমষ্টিটোৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ সমুৱা আৰু ছ'চিয়েলিষ্ট ইউনিটি চেণ্টাৰ অব ইণ্ডিয়া কমিউনিষ্ট দলৰ বৰ্ণালী শৰ্মা। আটাইকেইগৰাকী প্ৰাৰ্থীৰে মনোনয়ন পত্ৰ ইতিমধ্যে বৈধ বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত 60 নগাঁও বটদ্ৰৱা সমষ্টিৰ পৰিসীমাৰ কিছু পৰিৱৰ্তন হৈছে। ইতিমধ্যে বিলোপ পোৱা বটদ্ৰৱা বিধানসভা সমষ্টি আৰু বৰহমপুৰ বিধানসভা সমষ্টিৰ বৃহৎ অঞ্চল বৰ্তমানৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি নগাঁও বটদ্ৰৱা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 1,97,284। ইয়াৰ ভিতৰত 95,348 পুৰুষ, 1,01,930 মহিলা আৰু 6 তৃতীয় লিংগৰ ভোটদাতা আছে। 2021ৰ 27 মাৰ্চত অনুষ্ঠিত অসম বিধানসভা নিৰ্বাচনত জালুকবাৰী সমষ্টিৰ পৰা মুঠ 2 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ শান্তনু শৰ্মাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। 2021ৰ 2 মে'ত ঘোষিত নিৰ্বাচনৰ ফলাফল অনুসৰি ৰূপক শৰ্মাই সৰ্বাধিক ভোট লাভ কৰি সমষ্টিটোত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। নগাঁৱৰ পৰা আকাশবাণীৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়াৰ সৈতে মই নিৰুপমা বৰঠাকুৰ।
আজি অশোকাষ্টমী। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃতকৰ অস্থি আৰু পিণ্ডদান কৰিবলৈ ব্ৰহ্মপুত্ৰৰ পাৰত অগণন লোকৰ সমাগম হৈছে। ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰতো পুৱাৰে পৰা বহু লোকৰ সমাগম হৈছে। হাজাৰ হাজাৰ ভক্তই বৰলুইতৰ পাৰত স্নানৰ বাবে উপস্থিত হৈছে। অশোকাষ্টমীৰ দিনটোত সনাতন ধৰ্মৰ লোকসকলে ধৰ্মীয় নীতি নিয়ম ৰক্ষা কৰি স্নান কৰাৰ পৰম্পৰা চলি আহিছে। ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ, বিহাৰৰ অসংখ্য ভক্তৰ আগমনত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰ তীৰ্থস্থানলৈ ৰূপান্তৰিত হৈছে। অশোকাষ্টমী স্থানৰ লগত সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এই বছৰো ধুবুৰীত 15-দিনীয়া অশোকাষ্টমী মেলা আৰম্ভ হৈছে। অৱশ্যে নিৰ্বাচনৰ বাবে 3 দিন মেলা বন্ধ ৰখা হ'ব। মেলাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া পশ্চিমবংগৰ ব্যৱসায়ীসকলেও বিপণীৰ জৰিয়তে অংশ লৈছে। মেলাস্থলীত সুৰা বিক্ৰী আৰু সেৱন নিষিদ্ধ কৰা হৈছে। ভক্তসকলৰ সুবিধাৰ্থে স্বেচ্ছাসেৱী সংগঠনে থকা খোৱাৰ ব্যৱস্থা কৰাৰ লগতে চহৰখনৰ পৰিচ্ছন্নতাৰ দিশতো গুৰুত্ব দিছে। কামৰূপ জিলাৰ শুৱালকুছিত আজিৰে পৰা দুদিনীয়াকৈ অশোকাষ্টমী মেলা অনুষ্ঠিত হৈছে। লগতে উত্তৰ গুৱাহাটীৰ অষ্টক্লান্ত দেৱালৰ উদ্যোগত আয়োজিত মেলাত ব্ৰহ্মপুত্ৰৰ পাৰত থকা বিষ্ণুকুণ্ডত অস্থি আৰু পিণ্ড বিসৰ্জন দিয়া হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যাত্ৰীসকলে পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ পাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। অষ্টক্ৰান্ত দেৱালয় সমিতিয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰীৰ শুক্ৰেশ্বৰ ঘাট, পলাশবাৰী আৰু বৰপেটা জিলাৰ বহৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰতো অগণন লোক অশোকাষ্টমী উপলক্ষে পিণ্ডদানৰ বাবে উপস্থিত হৈছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসমূহৰ মাজত ব্যাপক নিৰ্বাচনী তৎপৰতা, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতৰ চূড়ান্ত ৰায়দান, যুদ্ধৰ অৱসানৰ বাবে ইৰাণৰ কেইবাটাও চৰ্ত আদি ভিন্ন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। শিৱসাগৰত অসমীয়া প্ৰতিদিন কাকতৰ টোপোলা জ্বলাই দিয়া কাৰ্যৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন আৰু বৌদ্ধিক মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বাতৰি কাকতখনে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতখনেও বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অত্যধিক সুৰা সেৱনৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতে দিয়া চূড়ান্ত ৰায়দানৰ বাতৰি অসমীয়া খবৰ, দি আছাম ট্ৰিবিউন, দৈনিক অগ্ৰদূত আদিৰ লগতে প্ৰায় আটাইকেইখন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। 5 বছৰত ৰাজ্যৰ 17 গৰাকী মন্ত্ৰীৰ সম্পত্তি বৃদ্ধি পালে 150%, এই শিৰোনামৰ এটা বাতৰি দৈনিক অসম কাকতখনৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত ৰাজ্যজুৰি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনিৰ আশংকা সন্দৰ্ভত নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে সকলো ধৰণৰ এক্সিট পল আৰু মতামত সমীক্ষা প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
ধন্যবাদ নিৰুপমা বৰঠাকুৰ। ভাৰতৰ 20 বছৰ অনূৰ্ধ পুৰুষ দলটোৱে আজি মালেত পাকিস্তানৰ বিৰুদ্ধে হ'বলগীয়া এখন বহু প্ৰতীক্ষিত খেলেৰে ছাফ আণ্ডাৰ 20 চেম্পিয়নশ্বিপ ফুটবল প্ৰতিযোগিতাত নিজৰ অভিযান আৰম্ভ কৰিব। প্ৰতিযোগিতাত ভাৰতক পাকিস্তান আৰু বাংলাদেশৰ সৈতে গ্ৰুপ বিত ৰখা হৈছে। ভাৰত অহা শনিবাৰে প্ৰতিযোগিতাত নিজৰ দ্বিতীয়খন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমীয়া ধাৰাবাহিক বৰলাকাইৰ কেৰপা নামৰ চৰিত্ৰটোৰে জনপ্ৰিয় হোৱা বৰপেটা জিলাৰ পাটবাউসীৰ বাসিন্দা গোবিন্দ দাসৰ আজি পুৱা বৰপেটা কৰ্কট প্ৰতিষ্ঠানত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 50 বছৰ। পেছাগতভাৱে অভিনয়ৰ সৈতে জড়িত দাস প্ৰধানকৈ মঞ্চ নাটৰ সৈতে জড়িত আছিল। তেওঁ ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছিল। অভিনেতাগৰাকীৰ বিয়োগত বৰপেটাৰ লগতে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঠেৰেকনিৰে 2 এজাক বৰষুণৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 18 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশৰ কিছু কিছু অঞ্চলত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, অসম আৰু ত্ৰিপুৰাৰ কিছু ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ পঢ়ি দিছো। বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। অসম বিধানসভা নিৰ্বাচনত সকলো ধৰণৰ এক্সিট পল আৰু মতামত সমীক্ষা প্ৰচাৰত নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞা জাৰি। নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিত শাসক বিৰোধীৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। অশোকাষ্টমী উপলক্ষে আজি ব্ৰহ্মপুত্ৰৰ পাৰত অগণন লোকৰ সমাগম। আৰু মালেত অনুষ্ঠিত ছাফ আণ্ডাৰ 20 চেম্পিয়নশ্বিপ ফুটবল প্ৰতিযোগিতাত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।